Iya, Akang Pani. Batori porisu, Jodumoni Khoikiai. Etiar pradhan batori homuh hoise. Rashtrapati Srimati Draupadi Murmue ei soptahot Sanghadot Grihito Wakof Sanshodhoni Bidheyok 2025ot Onumodon janaise. প্রধানমন্ত্রী নরেন্দ্র মোদী আর শ্রীলঙ্কার রাষ্ট্রপতি অনুরা কুমারা দিশানায়কে আজি অনুরাধাপুরাত একটা গুরুত্বপূর্ণ রেল প্রকল্প উদ্বোধন করব। কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতারমণে এখন দেশ একটা নির্বাচন ব্যবস্থা রূপায়ণ হলে দেশের বিকাশের হার 1.5% বৃদ্ধি পাব বলে প্রকাশ করেছে। দেশের বিভিন্ন অংশত আজি ধর্মীয় রীতি নীতি আর উৎসাহ উদ্দীপনায় রামনবমী পালন করা হয়েছে। আর রাজস্থান রয়্যালসে যা নিশা IPL ক্রিকেট প্রতিযোগিতার এখন খেলত পাঞ্জাব কিংসক 50 রানত পরাস্ত করে। এতিয়া শুনক বিতং বাতরি। রাষ্ট্রপতি শ্রীমতী দ্রৌপদী মুর্মুয়ে এই সপ্তাহত সংসদত গৃহীত ওয়াকফ সংশোধনী বিধেয়ক 2025ত অনুমোদন জানাইছে। ইয়াৰ লগে লগে বিধেয়কখন আইনত পরিণত হয়েছে। লোকসভায় বৃহস্পতিবারে বিধেয়কখন গ্রহণ করেছিল। নিম্ন সদনত 288 সদস্যই বিধেয়কখনের সপক্ষে আর 232 সদস্যই বিপক্ষে ভোট দিছিল। রাজ্যসভাত ওয়াকফ সংশোধনী বিধেয়ক 2025 শুক্রবারে গৃহীত হয়েছিল। উচ্চ সদনত 128 সদস্যই বিধেয়কখনের সপক্ষে আর 95 বিপক্ষে ভোটদান করেছিল। রাষ্ট্রপতিয়ে লগতে মুসলমান ওয়াকফ বাতিলকরণ বিধেয়ক 2025তো অনুমোদন দিছে। প্রধানমন্ত্রী নরেন্দ্র মোদী আর শ্রীলঙ্কার রাষ্ট্রপতি অনুরা কুমারা দিশানায়কে আজি শ্রীলঙ্কার অনুরাধাপুরাত একটা গুরুত্বপূর্ণ রেল প্রকল্প উদ্বোধন করব। আমার সংবাদদাতায় জানা মতে আজি উদ্বোধন করবলগিয়া রেললাইন প্রকল্পটি শ্রীলঙ্কার অর্থনৈতিক উন্নয়নের অতি গুরুত্বপূর্ণ হিসাবে বিবেচিত হয়েছে। মহু উমনঠাই রেলপথ হিসাবে পরিচিত এই রেলপথছাই দেশখনের উত্তর অংশক রাজধানী কলম্বোর সঙ্গে সংযোগ করব। এই প্রকল্পর ভারতে শ্রীলঙ্কাক 91.27 মিলিয়ন ডলাৰৰ আৰ্থিক সাহায্য আগবঢ়াইছে। তদুপৰি এই ৰেলপথছোৱাৰ মহু অনুৰাধাপুৰা অংশত উন্নত সংকেত ব্যৱস্থাৰ আধাৰশিলা স্থাপন কৰা হ'ব। এই ব্যৱস্থাৰ ফলত ৰেল পৰিচালনাৰ পথ অধিক সুৰক্ষিত আৰু কাৰ্যক্ষম হ'ব বুলি আশা কৰা গৈছে। ভাৰতে এই প্ৰকল্পৰ বাবে 1.49 কোটি মাৰ্কিন ডলাৰৰ সাহায্য আগবঢ়াইছে। প্রধানমন্ত্রী নরেন্দ্র মোদীয়ে আজি রামনবমী উপলক্ষে তামিলনাডুর পম্বন রেল দলং উদ্বোধন করব। এই দলংখনে রামেশ্বরমক মূলভূমির সঙ্গে সংযুক্ত করব। 2 কিলোমিটার দৈর্ঘ্যর এই দলংখন স্থাপত্যবিদ্যার অভূতপূর্ব নিদর্শন স্বরূপ আর দেশের প্রথমখন ভার্টিক্যাল লিফ্ট সামুদ্রিক দলং হব। প্রধানমন্ত্রী মোদীয়ে আজি দুপরিয়া শ্রীলঙ্কা ভ্রমণের পর উভতি আহি এই দলংখন মুক্তি করব। কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতারমণে এখন দেশ একটা নির্বাচন ব্যবস্থা রূপায়ণ হলে দেশের বিকাশের হার 1.5% বৃদ্ধি পাব বলে প্রকাশ করেছে। চেন্নাইত কালি এখন আলোচনা চক্রত ভাষণ দিয়ে বিত্তমন্ত্রীগুলো কয় যে এই ব্যবস্থা রূপায়ণের ফলত দেশের মুঠ ঘরুয়া উৎপাদনও 4.5 লাখ কোটি টাকা বৃদ্ধি পাব। কয় যে 2019 চনের লোকসভা নির্বাচনের অনুমানিক 1 লাখ কোটি টাকা ব্যয় হয়েছিল আর একলগে নির্বাচন অনুষ্ঠিত করলে প্রায় 12,000 কোটি টাকা রাহি করবা গলহেতেন। একেলগে লোকসভা আর বিধানসভা নির্বাচন অনুষ্ঠিত করলে ভোটদানের হারও বৃদ্ধি পাব বলে মন্ত্রীগুলো উল্লেখ করে। বিত্তমন্ত্রীগুলো কয় যে রাষ্ট্রপতি দ্রৌপদী মুর্মুয়ে 2029 চনের পাছতহে একেলগে নির্বাচন অনুষ্ঠিত করার প্রক্রিয়া আরম্ভ করব। রাষ্ট্রপতি শ্রীমতী দ্রৌপদী মুর্মু কাইলৈ পর্তুগাল আর স্লোভাকিয়ালৈ 4-দিনিয়া ভ্রমণসূচীরে রওনা হব। পর্তুগাল ভ্রমণের সময়সাত রাষ্ট্রপতি মুর্মুয়ে দেশখনের রাষ্ট্রপতি মার্সেলো রেবেলো ডিসুসাক সাক্ষাৎ করব আর প্রতিনিধি পর্যায়ত আলোচনাত মিলিত হব। দেশখনের প্রধানমন্ত্রী লুইস মন্টেনেগ্রো আর সংসদ ন্যাশনেল এসেম্বলির অধ্যক্ষ জোস পেড্রো অগুইর বেঙ্ক্রোকো সাক্ষাৎ করব। স্লোভাকিয়া ভ্রমণকালত রাষ্ট্রপতি মুর্মুয়ে দেশখনের রাষ্ট্রপতি পিটার পেলেগ্রিনি আর প্রধানমন্ত্রী রবার্ট ফিকোর সঙ্গে দ্বিপাক্ষিক বৈঠকত মিলিত হব। কেন্দ্রীয় গৃহমন্ত্রী অমিত শাহে আজি জম্মু কাশ্মীরত সুরক্ষা পরিস্থিতির পর্যালোচনা করব আর অঞ্চলট নিয়োজিত সুরক্ষা কর্মীসকলের সঙ্গে মত বিনিময় করব। 3-দিনিয়া ভ্রমণসূচীরে জম্মু কাশ্মীরলৈ যাওয়া গৃহমন্ত্রীগুলো ভ্রমণকালত জম্মুর বিজেপির বিধায়কসলক সাক্ষাৎ করব। একীকৃত মুখ্য কার্যালয় আর বার্ষিক অমরনাথ যাত্রার সঙ্গে জড়িত দুখন সুরক্ষা পর্যালোচনা বৈঠকতো অধ্যক্ষতা করব। দেশৰ বিভিন্ন অংশত আজি ধৰ্মীয় ৰীতি নীতি আৰু উৎসাহ উদ্দীপনাৰে ৰামনৱমী পালন কৰা হৈছে। এই উৎসৱ ভগৱান বিষ্ণুৰ সপ্তম অৱতাৰ ভগৱান ৰামৰ জন্মদিনৰ সৈতে জড়িত। ৰামনৱমীৰ পূৰ্বে 9 দিন উপবাস ৰখা হয়। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে ৰামনৱমী উপলক্ষে দেশবাসীক ওলগ জনাইছে। ৰাষ্ট্ৰপতিগৰাকীয়ে এটা বাৰ্তাযোগে কৈছে যে ভগৱান ৰামৰ জীৱনে আমাৰ সত্য, ধৰ্ম আৰু ন্যায়ৰ পথ অনুসৰণ কৰাৰ অনুপ্ৰেৰণা দিয়ে। এই উৎসৱে নিষ্ঠা আৰু উৎসৰ্গাৰ মনোভাৱেৰে মানৱ জাতিৰ সেৱাৰ বাৰ্তা কঢ়িয়াই বুলিও ৰাষ্ট্ৰপতি মুৰ্মুৱে প্ৰকাশ কৰে। তেওঁ কয় যে এই উৎসৱে জনসাধাৰণক ত্যাগ আৰু নিঃস্বাৰ্থ প্ৰেমৰ প্ৰমূল্যৰাজি আঁকোৱালি ল'বলৈ উৎসাহিত কৰে। কেন্দ্ৰীয় গ্ৰাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ আৰু নতুন আৰু নবীকৰণযোগ্য শক্তিমন্ত্ৰী প্ৰহ্লাদ যোশীয়ে ঘোষণা কৰিছে যে 2023-24 বিত্তীয় বৰ্ষত ভাৰতে 22 বিলিয়ন মাৰ্কিন ডলাৰৰ ৰত্ন আৰু গহনা ৰপ্তানি কৰিছে। সৰ্বভাৰতীয় ৰত্ন আৰু গহনা পৰিষদ চমুকৈ GJSৰ উদ্যোগত কালি মুম্বাইত অনুষ্ঠিত হোৱা ইণ্ডিয়া জেম এণ্ড জুৱেলাৰী শ্ব GJS 2025 ভাষণ দি তেওঁ এই কথা ঘোষণা কৰে। মন্ত্ৰীগৰাকীয়ে কয় যে 2027 চনৰ ভিতৰত ৰপ্তানিৰ পৰিমাণ 100 বিলিয়ন মাৰ্কিন ডলাৰলৈ বৃদ্ধি কৰাৰ লক্ষ্য গ্ৰহণ কৰা হৈছে। ভাষণত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ভাৰতৰ ৰত্ন আৰু গহনা খণ্ডৰ ঐতিহাসিক আৰু অৰ্থনৈতিক তাৎপৰ্যৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ কয় যে এই খণ্ডই দেশৰ মুঠ ঘৰুৱা উৎপাদনলৈ প্ৰায় 7% অৰিহণা যোগাইছে আৰু প্ৰায় 5 নিযুত লোকক কৰ্মসংস্থাপন প্ৰদান কৰিছে। গ্ৰাহক পৰিক্ৰমা বিভাগৰ মন্ত্ৰীগৰাকীয়ে এই খণ্ডটোক আৰু অধিক শক্তিশালী কৰাৰ বাবে চৰকাৰে গ্ৰহণ কৰা কেইবাটাও পদক্ষেপৰ কথা উল্লেখ কৰে। তেওঁ উদ্যোগটোৰ সৈতে জড়িত লোকসকলক বহনক্ষম পদ্ধতি গ্ৰহণ কৰাৰ লগতে আধুনিক প্ৰযুক্তিৰ ব্যৱহাৰ আৰু ব্ৰেণ্ড ইণ্ডিয়াৰ বিশ্বব্যাপী উপস্থিতি শক্তিশালী কৰিবলৈ আহ্বান জনায়। ম্যানমাৰৰ ভূমিকম্পত নিহত লোকৰ সংখ্যা 3,354লৈ বৃদ্ধি পাইছে। ভূমিকম্পৰ পাছৰে পৰা 200ৰো অধিক লোক সন্ধানহীন হৈ আছে। ভূমিকম্পৰ অভিকেন্দ্ৰৰ সমীপৰ মানলেত উপস্থিত হোৱা ৰাষ্ট্ৰসংঘৰ সাহায্য মুৰববী টম ফ্লেচৰে সাহায্য প্ৰচেষ্টাৰ বাবে মানৱীয় আৰু সমূহীয়া সংস্থাসমূহক ভূয়সী প্ৰশংসা কৰিছে। তেওঁ কয় যে ৰাষ্ট্ৰসংঘৰ সহায়ৰ বাবে প্ৰস্তুত আৰু বিশ্বই ম্যানমাৰৰ জনসাধাৰণৰ সৈতে দৃঢ়তাৰে থিয় দিয়া উচিত। ভাৰত আৰু অন্য দেশৰ উদ্ধাৰকাৰী দলে সাহায্য অভিযানত সক্ৰিয়ভাৱে সহযোগিতা আগবঢ়াই আছে। ভাৰতে ব্ৰহ্মা অভিযানৰ অধীনত শনিবাৰে ম্যানমাৰলৈ অতিৰিক্ত 442 টন খাদ্য সামগ্ৰী প্ৰেৰণ কৰিছে। সামগ্ৰীখিনি কঢ়িয়াই অনা ভাৰতীয় নৌসেনাৰ ঘৰিয়াল নামৰ জাহাজখন থিলোৱা বন্দৰত উপস্থিত হৈছে আৰু ম্যানমাৰত থকা ভাৰতীয় ৰাষ্ট্ৰদূত অভয় ঠাকুৰে য়াংগুনৰ মুখ্যমন্ত্ৰী ইউ চুই থিনক সামগ্ৰীখিনি আনুষ্ঠানিকভাৱে প্ৰদান কৰিছে। ৰাজস্থান ৰয়েলছে যোৱা নিশা চণ্ডীগড়ত অনুষ্ঠিত IPL ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত পঞ্জাব কিংছক 50 ৰাণত পৰাস্ত কৰে। খেলখনত ৰাজস্থান ৰয়েলছে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত 20 অভাৰত 4টা উইকেট হেৰুৱাই 205 ৰাণ কৰে। ৰাজস্থানৰ হৈ যশস্বী জয়ছোৱালে 67 ৰাণৰ বৰঙণি আগবঢ়ায় আৰু ৰিয়ান পৰাগে 43 ৰাণ কৰি আউট নোহোৱাকৈ থাকে। পঞ্জাবৰ লাকী ফাৰ্গুছেনে 2টা উইকেট দখল কৰে। প্ৰত্যুত্তৰত পঞ্জাব কিংছে 20 অভাৰত 9টা উইকেট হেৰুৱাই 155 ৰাণহে কৰিবলৈ সমৰ্থ হয়। পঞ্জাব কিংছৰ হৈ নেহল ৱাধাৰে 62 ৰাণ কৰে। ৰাজস্থানৰ হৈ জোফ্ৰা আৰ্চাৰে 3টা উইকেট লাভ কৰে। আৰ্চাৰক প্লেয়াৰ অব দ্য মেচ হিচাপে ঘোষণা কৰা হয়। ইয়াৰ পূৰ্বে চেন্নাই MS চিদাম্বৰম ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত দিল্লী কেপিটেলছে চেন্নাই ছুপাৰ কিংছক 25 ৰাণত পৰাস্ত কৰে। চেন্নাই ছুপাৰ কিংছে 184 ৰাণৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি 20 অভাৰত 5 উইকেটৰ বিনিময়ত 158 ৰাণহে কৰিবলৈ সমৰ্থ হয়। ইয়াৰ আগেয়ে দিল্লী কেপিটেলছে টছত জিকি প্ৰথমে বেট ধৰাৰ সিদ্ধান্ত লৈ নিৰ্ধাৰিত 20 অভাৰত 6টা উইকেট হেৰুৱাই 183 ৰাণ সংগ্ৰহ কৰে। প্ৰতিযোগিতাত আজি হায়দৰাবাদত হ'বলগীয়া এখন খেলত গুজৰাট টাইটানছ ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। গুজৰাটে বৰ্তমানলৈকে খেলা 3খন খেলৰ 2খনত জয়লাভ কৰি প্ৰতিযোগিতাৰ পইণ্ট তালিকাৰ 3য় স্থানত আছে। হায়দৰাবাদে 4খন খেলৰ ভিতৰত 1খন খেলত জয়লাভ কৰি পইণ্ট তালিকাৰ একেবাৰে শেষত আছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে এই সপ্তাহত সংসদত গৃহীত ৱাকফ সংশোধনী বিধেয়ক 2025 চনত অনুমোদন জনাইছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি অনুৰা কুমাৰা দিচানায়কে আজি অনুৰাধাপুৰাত এটা গুৰুত্বপূৰ্ণ ৰেল প্ৰকল্প উদ্বোধন কৰিব। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে এখন দেশ এটা নিৰ্বাচন ব্যৱস্থা ৰূপায়ণ হলে দেশৰ বিকাশৰ হাৰ 1.5% বৃদ্ধি পাব বুলি প্ৰকাশ কৰিছে। দেশৰ বিভিন্ন অংশত আজি ধৰ্মীয় ৰীতি নীতি আৰু উৎসাহ উদ্দীপনাৰে ৰামনৱমী পালন কৰা হৈছে আৰু ৰাজস্থান ৰয়েলছে যোৱা নিশা IPL ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত পঞ্জাব কিংছক 50 ৰাণত পৰাস্ত কৰে। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি 7:55 শুনিবলৈ পাব।